প্রথম জোহন অধ্যায় ৫।
যীশু যে সেই অভিষিক্ত জনে, ইয়াক যিকোনোৱে বিশ্বাস কৰে, তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা। আৰু যিকোনোৱে জন্মদেউতাক প্ৰেম কৰে, তেওঁৰ পৰা জন্ম পোৱা জনকো প্ৰেম কৰে। আমি যেতিয়া ঈশ্বৰক প্ৰেম কৰোঁ আৰু তেওঁৰ আজ্ঞা পালন কৰোঁ, তেতিয়াই ঈশ্বৰৰ সন্তানবিলাককো যে প্ৰেম কৰোঁ, ইয়াকে জানো। কিয়নো আমি যেন ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰোঁ, ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এই।
আৰু তেওঁৰ আজ্ঞাবোৰ ববলৈ গধুৰ নহয়, কাৰণ যিকোনো ঈশ্বৰৰ পৰা জন্ম পোৱা হয়, তেওঁ জগতক জয় কৰে। আৰু জগতক জয় কৰা যি জয়, সেয়ে আমাৰ বিশ্বাস। যীশু যে ঈশ্বৰৰ পুত্ৰ হয়, ইয়াক যিজনে বিশ্বাস কৰে, তেওঁৰ বাহিৰে জগতক জয় কৰোতা কোন? জল আৰু তেজেদি অহা জনা তেওঁৱেই, অৰ্থাৎ যীশুখ্ৰীষ্ট। কেৱল জলেৰে নহয়, কিন্তু জল আৰু তেজ এই উভয়ৰে। আৰু আত্মা সাক্ষ্য দিওঁতা, কাৰণ আত্মাই সেই সত্য। কিয়নো আত্মা, জল আৰু তেজ এই তিনিই সাক্ষ্য দিছে, আৰু এই তিনিওৰো সাক্ষ্য এক। আমি যদি মানুহবিলাকৰ সাক্ষ্য গ্ৰাহ্য কৰোঁ, তেন্তে ঈশ্বৰৰ সাক্ষ্য তাতোকৈ শ্ৰেষ্ঠ। কিয়নো এই ঈশ্বৰৰ সাক্ষ্য যে তেওঁ নিজৰ পুত্ৰৰ বিষয়ে সাক্ষ্য দিলে। যিজনে ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰে, সেই সাক্ষ্য তেওঁৰ অন্তৰত আছে। যিজনে ঈশ্বৰত বিশ্বাস নকৰে, তেওঁক মিছলীয়া পাতে। কিয়নো ঈশ্বৰে নিজৰ পুত্ৰৰ বিষয়ে যি সাক্ষ্য দিলে, তেওঁ তাত বিশ্বাস নকৰিলে। আৰু সেই সাক্ষ্য এই যে ঈশ্বৰে আমাক অনন্ত জীৱন দিলে, আৰু সেই জীৱন তেওঁ পুত্ৰত আছে। যিজনে পুত্ৰক পালে, তেওঁৰ জীৱন আছে। যিজনে ঈশ্বৰৰ পুত্ৰক পোৱা নাই, তেওঁৰ জীৱন নাই। ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা যি তোমালোক, তোমালোকৰ যে অনন্ত জীৱন আছে, তাক যেন জানা। সেইকাৰণে তোমালোকলৈ মই এইবোৰ কথা লিখিলোঁ। আৰু তেওঁৰ উদ্দেশ্যে আমি পোৱা সাহ এই যে, আমি যদি তেওঁৰ ইচ্ছাৰ দৰে কিবা যাচনা কৰোঁ, তেন্তে তেওঁ আমাৰ সেই যাচনা শুনে। আৰু আমি যিকোনো যাচনা কৰোঁ, আমাৰ সেই যাচনা তেওঁ শুনে। ইয়াকে যদি জানো, তেন্তে তেওঁ যি যি যাচনা কৰিলোঁ, সেই সকলোকে পালোঁ বুলি আমি জানো। কোনোৱে যদি নিজ ভাইক মৃত্যুজনক নোহোৱা পাপ কৰা দেখে, তেন্তে তেওঁ যাচনা কৰিব, আৰু তেওঁক, অৰ্থাৎ মৃত্যুজনক নোহোৱা পাপ কৰা লোকক জীৱন দিব। মৃত্যুজনক পাপ আছেই, তাৰ বিষয়ে নিবেদন কৰিবলৈ মই নকওঁ। সকলো অধৰ্মই পাপ, আৰু মৃত্যুজনক নোহোৱা পাপো আছে। আমি জানো যে যিকোনো ঈশ্বৰৰ পৰা জন্ম পোৱা হয়, তেওঁ পাপ নকৰে। কিন্তু ঈশ্বৰৰ পৰা জন্ম পোৱা জনাই নিজকে ৰাখে, আৰু পাপাত্মাই তেওঁক স্পৰ্শ নকৰে। আমি জানো যে আমি ঈশ্বৰৰ পৰা হওঁ, আৰু গোটেই জগত পাপাত্মাৰ অধীনত থাকে। আমি আৰু জানো যে ঈশ্বৰৰ পুত্ৰ আহি, আৰু যিহৰ দ্বাৰাই আমি সেই সত্যজনাক জানিছোঁ, এনে চিত্ত আমাক দিয়ে। আৰু আমি সেই সত্যজনাক তেওঁৰ পুত্ৰ যীশুখ্ৰীষ্টত আছোঁ। তেওঁই সত্য ঈশ্বৰ আৰু অনন্ত জীৱন। হে বোপাহঁত, দেৱমূৰ্তিবোৰৰ পৰা নিজক ৰক্ষা কৰা।